Er, Akahwani. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে দেশৰ বিমানবাহৰ অন্তৰ্ভুক্ত বোয়িং 787 শ্ৰেণীৰ 34খন বিমানৰ বিস্তৃত নিৰীক্ষণৰ নিৰ্দেশ দিছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে প্ৰকাশ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে অপাৰেচন সিন্দুৰৰ পাছত গঠন কৰা সৰ্বদলীয় প্ৰতিনিধি দলে সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাত সফল হৈছে বুলি মন্তব্য কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ নীট ইউজিৰ ফলাফল ঘোষণা কৰিছে। ইজৰাইল আৰু ইৰাণে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাইছে আৰু দক্ষিণ আফ্ৰিকাৰ লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰিছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি ভাৰতৰ বিমানবহৰত অন্তৰ্ভুক্ত 34খন বোয়িং 787 বিমানৰ বিস্তৃত নিৰীক্ষণ কৰিবলৈ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক নিৰ্দেশ দিছে। ইয়াৰে 8খন বিমানৰ তৎকালীনভাৱে পৰীক্ষা কৰা হৈছে বুলি মন্ত্ৰীজনে জানিবলৈ দিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীজনে কয় যে আহমেদাবাদৰ বিমান দুৰ্ঘটনাটোৰ তদন্তৰ বাবে ইতিমধ্যে গৃহ সচিবৰ নেতৃত্বত এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্সটো উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ সহায়ত তদন্তৰ বাবে বিমানখনৰ সৈতে জড়িত সকলো তথ্য লাভ কৰিব পৰা যাব বুলি মন্ত্ৰীজনে সাংবাদিকৰ আগত প্ৰকাশ কৰে। শ্ৰীনাইডুৱে কয় যে দুৰ্ঘটনাটোৰ উদ্ধাৰ অভিযান এতিয়াও পূৰ্ণোদ্যমে চলি আছে। নিহত লোকসকলক চিনাক্ত কৰি পৰিয়ালক চমজাই দিবলৈ DNA টেষ্টৰ সহায় লোৱা হৈছে বুলিও মন্ত্ৰীজনে জানিবলৈ দিয়ে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে অপাৰেচন সিন্দুৰৰ পাছত গঠন কৰা সৰ্বদলীয় প্ৰতিনিধি দলে সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাত সফল হৈছে বুলি মন্তব্য কৰিছে। পাটনাত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি শ্ৰীপ্ৰসাদে কয় যে 140 কোটি ভাৰতীয়ৰ স্বাৰ্থতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰচেষ্টাত সকলো ৰাজনৈতিক দলৰ সাংসদসকলক জড়িত কৰাৰ সিদ্ধান্ত লৈছিল। শ্ৰীপ্ৰসাদে কয় যে সৰ্বদলীয় প্ৰতিনিধি দলৰ এই কূটনৈতিক প্ৰসাৰৰ পদক্ষেপৰ জৰিয়তে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ স্থিতি আৰু সন্ত্ৰাসবাদৰ পৰা নিজৰ নাগৰিকক ৰক্ষা কৰাৰ অধিকাৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। তেওঁ লগতে কয় যে বৈঠকৰ সময়ত বিভিন্ন দেশৰ নেতা চিন্তাবিদসকলে একেলগে সৰ্বদলীয় প্ৰতিনিধি সন্মুখত পহলগামৰ বৰ্বৰ আক্ৰমণক নিন্দা কৰিছিল। শ্ৰীপ্ৰসাদে কয় যে প্ৰতিনিধি দলটোৱে বিশ্বৰ সন্মুখত সন্ত্ৰাসবাদৰ ভাবুকি সন্দৰ্ভত দেশৰ স্থিতি দাঙি ধৰাৰ লগতে পাকিস্তানক সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু বুলি প্ৰতিষ্ঠা কৰাত সফল হৈছিল। এই প্ৰচেষ্টাই চৰকাৰ, সকলো ৰাজনৈতিক দল, দেশৰ বৈদেশিক নীতি আৰু 140 কোটি জনতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে একে মত পোষণ কৰে বুলিও প্ৰমাণ কৰে বুলি শ্ৰীপ্ৰসাদে লগতে মন্তব্য কৰে। নৌসেনা বাহিনীয়ে কোচি বিমানবন্দৰৰ সমীপত জুই লগা MV-1Y-503 জাহাজখন নিৰাপদে উলিয়াই অনাৰ বাবে অভিযান আৰম্ভ কৰা হৈছে। নৌসেনা বাহিনীৰ উদ্ধাৰকাৰী দলক প্ৰতিকূল বতৰ, সামুদ্ৰিক পৰিস্থিতিকো নেওচি আকাশী পথেৰে জুইৰ শিখা আগুৰি ধৰা জাহাজখনত উপস্থিত হৈছে। দলটোৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি জাহাজখন উলিয়াই অনাৰ বাবে অভিযান আৰম্ভ কৰিছে। নৌসেনা বাহিনীৰ INS সাৰদা আৰু OSV MV Triton লিবাৰ্টি জাহাজ দুখনে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু অন্য সামুদ্ৰিক সংস্থাসমূহৰ সহযোগত উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে চেষ্টা চলাই আছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ নীট ইউজিৰ ফলাফল ঘোষণা কৰিছে। স্ক'ৰকাৰ্ড পৰীক্ষাৰ আনুষ্ঠানিক ৱেবছাইট NTANEET.NIC.IN উপলব্ধ কৰোৱা হৈছে। প্ৰাৰ্থীসকলে এই ৱেবছাইটৰ জৰিয়তে নিজৰ স্ক'ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু মেধাৰ তালিকা চাব পাৰিব। 4 মে'ত দেশৰ 552খন আৰু বিদেশত 14খন চহৰৰ 5,400ৰো অধিক কেন্দ্ৰত অনুষ্ঠিত এই পৰীক্ষাত 22 লাখৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ৰাজস্থানৰ মহেশ কুমাৰে এই পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে। মধ্যপ্ৰদেশৰ উৎকৰ্ষ অৱধিয়াই দ্বিতীয় আৰু মহাৰাষ্ট্ৰৰ কৃষ্ণাংগ যোশীয়ে তৃতীয় স্থান অৰ্জন কৰিছে। ইজৰাইল আৰু ইৰাণে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাইছে। তেল আবিব, জেৰুজালেম আৰু তেহৰাণত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইৰাণে ইজৰাইলৰ কেইবাখনো ঠাইক লক্ষ্য কৰি চলোৱা আক্ৰমণত কমেও 3জন লোক নিহত হৈছে আৰু ভালেসংখ্যক লোক আহত হৈছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে ইজৰাইলৰ আক্ৰমণ দেশখনৰ সশস্ত্ৰ বাহিনীৰ জেনেৰেল ষ্টাফৰ 2গৰাকী উপ কমাণ্ডাৰ শ্বহীদ হৈছে। নিহত উপ কমাণ্ডাৰ 2জনক জেনেৰেল ঘুলমৰেজা মেহৰাবী আৰু জেনেৰেল মেহেদি ৰাব্বানী বুলি চিনাক্ত কৰা হৈছে। ইজৰাইলে ইৰাণৰ ওপৰত কালিৰে পৰা চলোৱা আক্ৰমণত জ্যেষ্ঠ সামৰিক বিষয়াসহ কমেও 78জন লোক নিহত হৈছে। ইৰাণৰ বিমানবন্দৰ আৰু বিমান পৰিবহণ কোম্পানীয়ে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত দেশজুৰি উৰাণ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। ইজৰাইলৰ বেন গুৰিয়ন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰো বন্ধ কৰি দিয়া হৈছে। অন্য এটা ঘটনাক্ৰমত ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু ফ্ৰান্সক তেহৰাণৰ প্ৰত্যুত্তৰমূলক আক্ৰমণ ৰোধ কৰাত ইজৰাইলক সহায় নকৰিবলৈ সকীয়াই দিছে। ইৰাণৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যদিহে এই দেশ তিনিখনে ইজৰাইললৈ সহায় আগবঢ়ায় তেন্তে তেহৰাণে অঞ্চলটোত থকা সামৰিক ঘাটি আৰু জাহাজসমূহক আক্ৰমণৰ লক্ষ্য কৰি ল'ব। ইৰাণে পাৰমাণৱিক বিষয় সন্দৰ্ভত আমেৰিকাৰ সৈতে চলি থকা আলোচনাৰ পৰা ওলাই আহিছে। ইজৰাইলৰ সামৰিক আক্ৰমণৰ পাছত পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আমেৰিকাৰ সৈতে আলোচনা কৰাৰ কোনো অৰ্থ নাই বুলি ইৰাণে প্ৰকাশ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছাংহাই সহযোগিতা সংস্থাই ইজৰাইল আৰু ইৰাণৰ মাজৰ শেহতীয়া ঘটনালী সন্দৰ্ভত বিবৃতি জাৰি কৰিছে আৰু ভাৰতে কালিয়েই নিজৰ স্থিতি স্পষ্ট কৰিছে আৰু স্থিতিত ভাৰত অটল আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ছাংহাই সহযোগিতা সন্দৰ্ভত জাৰি কৰা এটা বিবৃতিত মন্ত্ৰালয়ে উত্তেজনা হ্ৰাস কৰাৰ বাবে আলোচনা আৰু কূটনীতিৰ সহায় ল'বলৈ আহ্বান জনাইছে। মন্ত্ৰালয়ে লগতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় এই দিশত প্ৰচেষ্টা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰিছে। মন্ত্ৰালয়ে কৈছে যে ভাৰতৰ সামগ্ৰিক স্থিতিৰ বিষয়ে ছাংহাই সহযোগিতা সংস্থাৰ অন্য সদস্য ৰাষ্ট্ৰসমূহক জনোৱা হৈছে। এই কথা বিবেচনা কৰিয়েই ভাৰতে ছাংহাই সহযোগিতা সংস্থাৰ বিবৃতি সন্দৰ্ভত আলোচনাত ভাগ নোলোৱা বুলি বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ঝাৰখণ্ডত নক্সাল বিৰোধী তালাচী অভিযানৰ সময়ত সংঘটিত আই ইডি বিস্ফোৰণত গুৰুতৰভাৱে আহত চি আৰ পি এফৰ 134 নম্বৰ বেটেলিয়নৰ সত্যৱান কুমাৰ সিঙৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। প্ৰাপ্ত বাতৰি অনুসৰি সত্যৱান কুমাৰ ঝাৰখণ্ড ওড়িশাৰ সীমান্তৱৰ্তী এলেকাত চলোৱা তালাচী অভিযানত নক্সালবাদীয়ে পুতি থোৱা আই ইডি বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল। সুৰক্ষাকৰ্মীগৰাকীক বিমানেৰে উন্নত চিকিৎসাৰ বাবে ৰুৰকেল্লাৰ পৰা ৰাঁচীলৈ নিয়া হৈছিল যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। ব্ৰাজিলৰ বিদেশ মন্ত্ৰালয়ে ভিয়েটনামে সহযোগী ৰাষ্ট্ৰ হিচাপে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা ঘোষণা কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিত কৈছে যে ভিয়েটনাম গোলকীয় যোগান শৃংখলাৰ সৈতে সম্পৃক্ত এছিয়াৰ গুৰুত্বপূৰ্ণ দেশ। ৰাছিয়াৰ স্পুটনিক নামৰ বাতৰি যোগান প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে ভিয়েটনামে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীত অন্তৰ্ভুক্ত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ পাছত দেশখন এতিয়া সংস্থাটোৰ দশম সহযোগী দেশৰূপে পৰিগণিত হৈছে। ৰাছিয়াৰ কাজানত 2024 বৰ্ষত অনুষ্ঠিত ব্ৰিক্ছ শীৰ্ষ সন্মিলনত সহযোগী ৰাষ্ট্ৰৰ শাখা প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে। বৰ্তমান ভিয়েটনাম, বেলাৰুছ, বলিভিয়া, কাজাখাস্তান, কিউবা, মালয়েছিয়া, নাইজেৰিয়া, থাইলেণ্ড, ইউগাণ্ডা আৰু উজবেকিস্তান ব্ৰিক্ছৰ সহযোগী ৰাষ্ট্ৰৰ তালিকাত আছে। দক্ষিণ আফ্ৰিকাৰ লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰি 27 বছৰত প্ৰথমটো আই চি চি খিতাপ অৰ্জন কৰিছে। আফ্ৰিকাই 282 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এডেন মাৰ্ক্ৰামৰ দৰ্শনীয় শতক আৰু আঘাতৰ সমস্যাত জৰ্জৰিত অধিনায়ক টেম্বা বাভুমাৰ অৰ্ধশতকৰ সহায়ত আজি খেলৰ চতুৰ্থ দিনা 5টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দক্ষিণ আফ্ৰিকাৰ হৈ কাৰ্গিছৰ ৰাবাদাই খেলখনত 9টা উইকেট দখল কৰে। অসম ক্ৰিকেট এছ'চিয়েচন ACA চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে অসমৰ পুৰুষ আৰু মহিলাৰ ক্ৰিকেট দল দুটা ঘোষণা কৰিছে। ডেনিছ দাসৰ নেতৃত্বত পুৰুষৰ দলটোৱে 18 জুনৰ পৰা 1 জুলাইলৈ নামিবিয়া ভ্ৰমণ কৰাৰ লগতে উমা ছেত্ৰীৰ নেতৃত্বত মহিলাৰ দলটোৱে 5 জুলাইৰ পৰা 16 জুলাইলৈ মালয়েছিয়া ভ্ৰমণ কৰিব। মহিলাৰ দলটোত ৰশ্মিদেক উপ অধিনায়কৰ দায়িত্ব দিয়া হৈছে। ভাৰতীয় পুৰুষ হকী দল আজি বেলজিয়ামত অনুষ্ঠিত FIH প্ৰ লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত অষ্ট্ৰেলিয়াৰ হাতত 2-3 গ'লত পৰাজিত হয়। খেলখনত ভাৰতে প্ৰাৰম্ভিক অৱস্থাত শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় আৰু অভিষেকৰ গলৰ সহায়ত 2-0ৰ ফলাফলত অগ্ৰগতি লাভ কৰে। অৱশ্যে অষ্ট্ৰেলিয়াই দৃঢ়তাৰে খেলখনলৈ প্ৰত্যাৱৰ্তন কৰে আৰু ৰোমাঞ্চকৰ খেলখনত জয়লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে দেশৰ বিমানবহৰৰ অন্তৰ্ভুক্ত বোয়িং 787 শ্ৰেণীৰ 34খন বিমানৰ বিস্তৃত নিৰীক্ষণৰ নিৰ্দেশ দিছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে প্ৰকাশ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে অপাৰেচন সিন্দুৰৰ পাছত গঠন কৰা সৰ্বদলীয় প্ৰতিনিধি দলে সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাত সফল হৈছে বুলি মন্তব্য কৰিছে। ইজৰাইল আৰু ইৰাণে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰৰ আক্ৰমণ চলাইছে আৰু দক্ষিণ আফ্ৰিকাৰ লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।